ভাইৰাছ বা কভিড-19ৰ সৈতে আজি গোটেই দেশ যুঁজি আছে। কিন্তু মনত ৰাখিব, আমি ৰোগৰ সৈতেহে যুঁজিব লাগে, ৰোগীৰ সৈতে নহয়। তেওঁলোকৰ সৈতে ভেদভাৱ নকৰিব, তেওঁলোকৰ যত্ন লওক। আৰু এই ৰোগৰ পৰা বাচিবৰ কাৰণে আমাৰ ঢাল হ'ল ডাক্তৰ, স্বাস্থ্য কৰ্মচাৰী, চাফাই কৰ্মচাৰী, পুলিচ আদি। তেওঁলোকক সন্মান কৰক আৰু সম্পূৰ্ণ সহযোগ কৰক। এই যুঁজাৰুসকলক কৰক প্ৰতিপালন, তেহে জিকিব দেশ, কৰোণাৰ হ'ব পতন। অধিক তথ্যৰ বাবে ৰাজ্যিক হেল্পলাইন নম্বৰ 104 বা কেন্দ্ৰীয় হেল্পলাইন নম্বৰ 1075 কল কৰক। ভাৰত চৰকাৰৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।